দ্বিতীয় বিৱৰণ 33 অধ্যায়। ইজৰাইলীয়াসকললৈ মুচিৰ অন্তিম আশীৰ্বাদ। তাৰ পাছত ঈশ্বৰৰ লোক মুচিয়ে তেওঁৰ মৃত্যুৰ আগেৰে ইজৰাইলীয়া সন্তানসকলক আশীৰ্বাদ কৰিলে। তেওঁ ক'লে, যিহুৱা চিনয় পৰ্বতৰ পৰা আহিল, তেওঁ চেৰীৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ'ল, তেওঁ জ্যোতি পাৰণ পৰ্বতৰ পৰা জিলিকি উঠিল, তেওঁ অযুত অযুত পবিত্ৰসকলৰ মাজৰ পৰা আহিল, তেওঁ সোঁ হাতত আছিল, তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা। সঁচাই তেওঁ নিজৰ লোকসকলক প্ৰেম কৰে, তেওঁ সকলো পবিত্ৰ লোক তেওঁৰ হাতত আছিল, তেওঁলোক সকলো তেওঁৰ ভৰিত নত হ'ল, প্ৰতিজনে তেওঁ বাক্য গ্ৰহণ কৰিলে। মই মুচিয়ে আপোনালোকক এক ব্যৱস্থা আজ্ঞা দিলোঁ, এই ব্যৱস্থা যাকোবৰ বংশধৰসকলৰ বাবে এক উত্তৰাধিকাৰ। যেতিয়া ইজৰাইলৰ মুখ্য লোকসকল গোট খালে আৰু ইজৰাইলৰ সকলো ফৈদ একত্ৰিত হ'ল, তেতিয়া যিহুৱাই আছিল যিচুৰুণৰ ৰজা। 12 ফৈদৰ প্ৰতি আশীৰ্বাদ। ৰুবেন জীয়াই থাকক, নমৰক, কিন্তু তেওঁ গোষ্ঠীৰ লোক লেখত অলপ হওক। যিহুদাক দিয়া আশীৰ্বাদ এই। মুচিয়ে ক'লে, হে যিহুৱা, তুমি যিহুদাৰ মাত শুনা, তেওঁ লোকসকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা, তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা, তেওঁ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা। লেবীৰ বিষয়ে মুচিয়ে ক'লে, লেবী তোমাৰ ভক্তৰ লগত তোমাৰ তম্মী আৰু উৰিম আছে, মৰ্চাত তুমি যাৰ পৰীক্ষা কৰিছিলা, মিৰিবাৰ পানীৰ ওচৰত যাৰ সৈতে বিবাদ কৰিছিলা, যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক'লে, মই তেওঁলোকক দেখা নাই, নিজৰ ভাই ককাইক স্বীকাৰ নকৰিলে, এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে, তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে। লেবীসকলে তোমাৰ আজ্ঞাবোৰ জাকুবক শিকায়, ব্যৱস্থাবোৰ ইজৰাইলক শিকায়, তোমাৰ আগত ধূপ জ্বলায়, যজ্ঞবেদীৰ ওপৰত হোম বলি উৎসৰ্গ কৰে। হে যিহুৱা, তুমি তেওঁ তাৰ সম্পত্তিত আশীৰ্বাদ কৰা, তেওঁৰ সকলো হাতৰ কাৰ্য গ্ৰহণ কৰা, তেওঁৰ বিৰুদ্ধে উঠা শত্ৰুবোৰৰ কঁকাল ভাঙি দিয়া, তেওঁ ঘৃণাওতাসকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে। বিঞ্জামিনৰ বিষয়ে মুচিয়ে ক'লে, যিহুৱাই যাক প্ৰেম কৰে বিঞ্জামিন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকক, যিহুৱাই উৰে দিনটো তেওঁক আৱৰি ৰাখে আৰু তেওঁ যিহুৱাৰ দুই বাহুৰ মাজত বাস কৰে। যোচেফৰ বিষয়ে মুচিয়ে ক'লে, আকাশৰ উত্তম দান আৰু নিয়ৰেৰে সৈতে তলত ব্যাপী থকা সাগৰেৰে যিহুৱাই যোচেফৰ দেশক আশীৰ্বাদ কৰক, সূৰ্যৰ তাপৰ উৎকৃষ্ট ফলেৰে, মাহবোৰ উত্তম শস্যৰে, পুৰণি পৰ্বতবোৰৰ অতি উত্তম সম্পদেৰে, চিৰকালৰ পাহাৰবোৰৰ বহুমূলীয়া বস্তুৰে, পৃথিৱীৰ উত্তম উত্তম দ্ৰব্যৰ প্ৰচুৰতাৰে আৰু জ্বলন্ত জোপোহাৰ মাজত যিজনা আছিল, তেওঁ অনুগ্ৰহেৰে সৈতে যোচেফৰ মূৰত যিজন ভাই ককাইসকলৰ মাজত ৰাজপুত্ৰ আছিল, তেওঁ কপালত এই সকলো আশীৰ্বাদ পৰক। যোচেফৰ মহিমা প্ৰথমে উপজা এটা খাৰ, তেওঁ শিং দুটা বনৰীয়া খাৰৰ শিঙৰ দৰে, তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ৰোহ কৰিব, এনেকৈ পৃথিৱীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব, এইদৰে ইফ্ৰমীয় অযুত অযুত আৰু মঞ্চিৰ হাজাৰ হাজাৰ লোক হ'ব। জবুলুনৰ বিষয়ে মুচিয়ে ক'লে, হে জবুলুন, তুমি বাহিৰলৈ যোৱা, কালত আনন্দিত হোৱা, আৰু হে ইচ্ছাখৰ, তুমি নিজ তম্বুত আনন্দ কৰা, লোকসকলক তেওঁলোকে পৰ্বতলৈ মাতি পঠাব, সেই ঠাইত তেওঁলোকে যোগ্য মনোভাৱেৰে বলি উৎসৰ্গ কৰিব, তেওঁলোকে সমুদ্ৰৰ প্ৰচুৰ সমৃদ্ধি আৰু বালিৰ পৰা গুপুত ধন চুহিব। গাদৰ বিষয়ে মুচিয়ে ক'লে, যিজনাই গাদৰ ৰাজ্যৰ সীমা বহাব সেইজনা ধন্য, গাদে সিংহৰ দৰে বাস কৰে, তেওঁ বাহু এনেকি মূৰৰ তালুকো বিদাৰে তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে, কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে। তেওঁ লোকসকলৰ মুখ্যৰ লগত আহিল। তেওঁ জিহুৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে আৰু ইজৰাইলৰ সৈতে জিহুৱাৰ নিয়ম পালন কৰিলে। দানৰ বিষয়ে মুচিয়ে ক'লে, দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ। নপতালীৰ বিষয়ে মুচিয়ে ক'লে, হে নপতালী, তুমি জিহুৱাৰ অনুগ্ৰহেৰে তৃপ্ত আৰু জিহুৱাৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ পশ্চিম আৰু দক্ষিণ অঞ্চল অধিকাৰ কৰা। আছেৰৰ বিষয়ে মুচিয়ে ক'লে, আন সন্তানসকলতকৈ আছেৰে অধিক আশীৰ্বাদ পাওক। তেওঁ যেন নিজৰ ভাই ককাইসকলৰ প্ৰিয় হয়, তেওঁ ভৰি দুখন যেন জলফাই তেলত ডুবি থাকে। তোমাৰ নগৰৰ দাংবোৰ লোহা আৰু পিতলৰ হ'ব। যিমান দিন তোমাৰ আয়ুস থাকিব সিমান দিন তোমাৰ শক্তি থাকিব। মুচিয়ে ক'লে, হে যীচুৰুণ, ঈশ্বৰৰ তুল্য কোনো নাই। তোমালোকৰ সহায়ৰ কাৰণে তেওঁ নিজ গৌৰৱেৰে মেঘৰথত উঠি আকাশ পথত অহা যোৱা কৰে। যিজন অনাদিকালৰ ঈশ্বৰ, তেওঁৱেই নিজৰ লোকসকলৰ আশ্ৰয়। অদ্ভুত দেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে। তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব। তেওঁ ক'ব, এওঁলোকক ধ্বংস কৰা। ইজৰাইল জাতিয়ে নিৰ্ভয়ে বাস কৰিব। জাকোবৰ ভুমুক শস্য আৰু নতুন দ্ৰাক্ষাৰসৰ দেশত নিৰাপদ হ'ব। তেওঁ ওপৰত আকাশৰ নিয়ৰ টোপাটোপে পৰক। হে ইজৰাইল, তুমি ধন্য, জিহুৱাৰ দ্বাৰাই নিষ্ঠাৰ পোৱা জাতি যি তোমালোক। তোমালোকৰ সদৃশ্য কোন আছে? তেওঁ তোমালোকৰ সহায়কাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল। শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব। তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।